দ্বিতীয় ৰাজাৱলী চৌবিশ অধ্যায়। যিহোৱাকিমৰ ৰাজত্বৰ সময়ত বেবিলনৰ ৰজা নবুখদনেচৰে যিহুদাৰ দেশ আক্ৰমণ কৰিলে। যিহোৱাকিম তিনি বছৰ তেওঁ অধীনত আছিল, কিন্তু পাছত তেওঁ নবুখদনেচৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। যিহুৱাই যিহোৱাকিমৰ বিৰুদ্ধে কলদিয়া, অৰামিয়া, মোৱাবিয়া আৰু অমুনিয়া লুট কৰোতা দলসমূহক পঠালে। যিহুৱাই তেওঁ ডাক ভাববাদীসকলৰ দ্বাৰাই যি কথা ঘোষণা কৰিছিল, সেই অনুসাৰে যিহুদা দেশক বিনষ্ট কৰিবলৈ তেওঁলোকক পঠালে। যিহুৱাৰ আজ্ঞা অনুসাৰেই যিহুদা দেশৰ প্ৰতি এই সকলো ঘটিছিল, যাতে তেওঁলোকক নিজৰ সন্মুখৰ পৰা যিহুৱাই দূৰ কৰিব পাৰে। এই সকলোবোৰ ঘটিছিল কিয়নো মনচিয়ে কৰা সকলো পাপ কাৰ্যৰ কাৰণে আৰু তেওঁ কৰা নিৰ্দোষী লোকসকলৰ ৰক্তপাতৰ কাৰণে। মনচিয়ে নিৰ্দোষীসকলৰ তেজেৰে জিৰচালেম পূৰ্ণ কৰিছিল আৰু যিহুৱাই ইয়াক ক্ষমা কৰিবলৈ মান্তি নহ'ল। যিহুৱাকিমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁ কৰা সকলো কাৰ্যৰ কথা যিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত জানো লিখা নাই। পাছত যিহুৱাকিম তেওঁ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হ'ল আৰু তেওঁৰ পদত পুত্ৰ যিহুৱাখিন ৰজা হ'ল। মিছৰৰ ৰজাই যুদ্ধ কৰিবৰ কাৰণে নিজৰ দেশৰ পৰা আৰু বাহিৰ নহ'ল, কিয়নো বেবিলনৰ ৰজাই মিছৰৰ ৰজাৰ অধীনত থকা মিছৰৰ জুৰিৰ পৰা ইউফ্ৰেটিছ নদীলৈকে সমগ্ৰ ৰাজ্য দখল কৰি ল'লে। যিহুদাত যিহুৱাখিনৰ ৰাজত্ব। ওঠৰ বছৰ বয়সত যিহুৱাখিন ৰজা হৈছিল আৰু তেওঁ তিনিমাহ জিৰচালেমত ৰাজত্ব কৰিছিল। তেওঁ মাকৰ নাম আছিল নহুষ্টা। তেওঁ জিৰচালেমৰ নগৰৰ নিবাসী ইলনাথৰ জীয়েক আছিল। যিহুৱাখিনে তেওঁৰ পিতৃৰ দৰেই যিহুৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল। জিৰচালেম নগৰ অৱৰোধ কৰা। সেই সময়ত বেবিলনৰ ৰজা নবুখদনেচৰৰ সৈন্যসকলে জিৰচালেম আক্ৰমণ কৰি নগৰ অৱৰোধ কৰিলে। তেওঁ সৈন্যসকলে যেতিয়া নগৰখন ঘেৰি ৰাখিছিল, তেতিয়া বেবিলনৰ ৰজা নবুখদনেচৰ নিজেই নগৰলৈ আহিল। যিহুদাৰ ৰজা যিহুৱাখিন, তেওঁ ডাকবোৰ, তেওঁ ৰাজপুত্ৰসকল আৰু কৰ্মচাৰীসকল সকলোৱে ৰজা নবুখদনেচৰৰ ওচৰলৈ ওলাই আহিল। তাতে ৰজা নবুখদনেচৰৰ ৰাজত্বৰ আঠ বছৰত তেওঁ যিহুৱাখিমক বন্দী কৰি লৈ গ'ল। যিহুৱাই যিদৰে কৈছিল তেনেদৰেই ঘটিল। নবুখদনেচৰে যিহুৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যৱান সামগ্ৰীবোৰ লৈ গ'ল আৰু ইজৰাইলৰ ৰজা চলোমনে যিহুৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্ৰী নিৰ্মাণ কৰিছিল সেইবোৰ তেওঁ কাটি টুকুৰা টুকুৰি কৰি লৈ গ'ল। তাৰ উপৰিও জিৰচালেমৰ সকলোকে, অৰ্থাৎ সকলো প্ৰধান লোক, যোদ্ধাসহ দহ হাজাৰ লোক আৰু কাৰিকৰ অমাৰ সকলোকো বন্দী কৰি লৈ গ'ল। দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল। নবুখদনেচৰে যিহুৱাখিমক বন্দী হিচাপে বেবিলনলৈ লৈ গ'ল। তেওঁৰ জিৰচালেমৰ পৰা ৰজাৰ মাকক, তেওঁ ভাৰ্যাসকলক, কৰ্মচাৰীসকলক আৰু দেশৰ প্ৰধান লোকসকলকো লৈ গ'ল। বেবিলনৰ ৰজাই যুদ্ধৰ কাৰণে উপযুক্ত সাত হাজাৰ যোদ্ধা, এক হাজাৰ কাৰিকৰ আৰু কমাৰসকলক বন্দী কৰি বেবিলনলৈ আনিলে। বেবিলনৰ ৰজাই যিহুৱাখিনৰ খোৱাৰেক মতনীয়াক তেওঁ পদৰ ৰজা পাতিলে আৰু তেওঁ নাম সলনি কৰি ছিদিকিয়া ৰাখিলে। যিহুদাত ছিদিকিয়াৰ ৰাজত্ব। একৈশ বছৰ বয়সত ছিদিকিয়া ৰজা হৈছিল। তেওঁৰ জিৰচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁ মাকৰ নাম আছিল সমুত্তল। তেওঁ লিবনা নিবাসী জিৰিমিয়াৰ জীয়েক আছিল। যিহুৱাকিমৰ দৰে ছিদিকিয়াই যিহুৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল। জিৰচালেম আৰু যিহুদাৰ ওপৰত যিহুৱাৰ ক্ৰুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পৰ্যন্ত এই সকলো দশা ঘটি আছিল। পাছত ছিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।